এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত কালিৰে পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। 6 জানুৱাৰীলৈকে হ'বলগীয়া গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত ৰাজ্য চৰকাৰে 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে পালন কৰি গ্ৰন্থ অধ্যয়নক জনপ্ৰিয় কৰাৰ বাবে কেইবাটাও কাৰ্যসূচী হাতত লোৱাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে যুৱ লেখক সন্মান 2025 লাভ কৰা ৰাজ্যৰ 40 বছৰ অনুৰ্ধৰ 818 গৰাকী যুৱ লেখক লেখিকাক সম্বৰ্ধনা জনায়। সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে লেখক লেখিকাসকলক অনুপ্ৰেৰণা যোগাৰ উদ্দেশ্যে তেওঁলোকক 25,000 টকাকৈ প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন লেখক লেখিকাসকলক এই সন্মান প্ৰাপ্তিৰ বাবে অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানটোত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ লগতে সন্মানীয় অতিথি হিচাপে মুম্বাইৰ প্ৰসিদ্ধ লেখক আমিষ ত্ৰিপাঠী আৰু বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী উপস্থিত থাকে। গ্ৰন্থমেলাৰ প্ৰাংগণতে জন্ম শতবৰ্ষত ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি শীৰ্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ' শ্ৰোতা সংঘ মাজুলীৰ অনাতাঁৰ মৰম পৰিয়ালে আগবঢ়োৱা শ্ৰোতা প্ৰেৰণা বঁটা 2025 আজি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰক প্ৰদান কৰা হ'ব। আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানৰ জৰিয়তে শ্ৰোতাসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে শ্ৰীবৰঠাকুৰলৈ এই বঁটা আগবঢ়োৱা হৈছে। 2010 চনৰ 25 ডিচেম্বৰত জিলাখনৰ মুদৈবিলত প্ৰতিষ্ঠা লাভ কৰা এই সংঘই মূলতঃ ৰেডিঅ'ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে। সংঘই ইয়াৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে ৰেডিঅ'ৰ সৈতে জড়িত একোগৰাকী ব্যক্তিক শ্ৰোতা প্ৰেৰণা বঁটা আৰু এগৰাকী শ্ৰোতাক বছৰটোৰ শ্ৰেষ্ঠ অনাতাঁৰ শ্ৰোতা বন্ধু বঁটা প্ৰদান কৰে। এই বছৰৰ বাবে অনাতাঁৰ শ্ৰোতা বন্ধু বঁটা 2গৰাকী শ্ৰোতা ধেমাজিৰ চিচি কেৰেকনি মাজগাঁৱৰ মহেশ্বৰ চুতীয়া আৰু তিনিচুকীয়া কাকপথাৰ 1 নম্বৰ তেজীগাঁৱৰ দীপক মৰাণলৈ আগবঢ়োৱা হৈছে। আজি মাজুলীৰ শ্ৰী শ্ৰী এলেংগী টকৌবাৰী সত্ৰত হ'বলগীয়া অনাতাঁৰ মৰম পৰিয়ালৰ 16 প্ৰতিষ্ঠা দিৱসত এই বঁটা প্ৰদান কৰা হ'ব। বঁটাত এটাকৈ ৰেডিঅ' ছেট, স্মাৰক, জাপি, সম্বৰ্ধনা পত্ৰ, অংগবস্ত্ৰ, কিতাপৰ টোপোলা আৰু একোটাকৈ গছপুলি প্ৰদান কৰা হ'ব। গুৱাহাটী প্ৰেছ ইনফৰমেশ্যন ব্যুৰ উদ্যোগত কালি যোৰহাট প্ৰেছ ক্লাবত দেশৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ পূৰণ হোৱা উপলক্ষে এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। পি আই বি গুৱাহাটীৰ যুটীয়া সঞ্চালক পাৱনী গুপ্তাই এই অনুষ্ঠানৰ তাৎপৰ্য ব্যাখ্যা কৰে।
আজ হম প্ৰেছ ইনফৰমেশ্যন ব্যুৰো গুৱাহাটী নে যোৰহাট প্ৰেছ ক্লাব কে সাথ মিলকৰ জৰহাট মে মৌজুদ মিডিয়া কে লিয়ে এক বাৰ্তা ইভেণ্ট কিয়া হে অন 150 ইয়াৰ্স অফ দ নেশনল সং বন্দে মাতৰম। হমাৰে সাথ ইয়াহ কে মাননীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী জুড়ে থে অর এজ এ রিসোর্স পার্সন প্রফেসর সৌমিত্র পূজারী ভি থে জিনহোনে বহুত ডেপথ মে ইস হমারে নেশনল সং কা সিগনিফিকেন্স বতায়া জো আজ কে ইউথ কে লিয়ে জো ফ্রিডম স্ট্রগল কে টাইম পে হমারে ফ্রিডম ফাইটার্স নে বলিদান দিয়া থা অর কন্ট্রিবিউট কিয়া থা উসকি জানকারি শেয়ার কিয়া সব মিডিয়া পার্সনস কে সাথ।
এই কাৰ্যসূচীত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে মুখ্য অতিথি হিচাপে অংশ লৈ 2047 চনৰ বিকশিত ভাৰতৰ প্ৰেক্ষাপটত বন্দে মাতৰমৰ প্ৰাসংগিকতাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰা এই গীতটো কেৱল সাহিত্যিক কৃতিত্ব নহয় বৰং দেশৰ জাতীয় চেতনা আৰু একতাৰ শক্তিশালী প্ৰতীক। অনুষ্ঠানত যোৰহাট মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক সৌমিত্ৰ পূজাৰী আৰু গুৱাহাটী দূৰদৰ্শনৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰববী অংকুৰ লাহতীয়ে অংশগ্ৰহণ কৰে। আজি পবিত্ৰ বৰদিন। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো খ্ৰীষ্টধৰ্মী লোকসকলে নিশাৰে পৰা পবিত্ৰ বৰদিন উপলক্ষে সমূহীয়া প্ৰাৰ্থনা কৰিছে। বিভিন্ন প্ৰান্তৰ গীৰ্জাসমূহ ইয়াৰ বাবে সজাই পৰাই তোলা হৈছে। গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ ব্যাপটিষ্ট চাৰ্চ, পাণবজাৰৰ ডন বস্কো, খ্ৰীষ্টান বস্তি, সোণাইখুলিকে ধৰি বিভিন্ন স্থানৰ গীৰ্জাসমূহ কেৰলৰ ধ্বনিৰে মুখৰ হৈ উঠিছে। প্ৰভু যীশুৰ প্ৰাৰ্থনাৰ বাবে কালি সন্ধিয়াৰে পৰা গীৰ্জাসমূহত অগণন লোক সমবেত হৈছে। আলোকসজ্জা, খ্ৰীষ্টমাছ ট্ৰী, ৰং বিৰঙী ফুল, তৰা আদিৰে গীৰ্জাৰ লগতে খ্ৰীষ্টধৰ্মী লোকসকলৰ বাসগৃহসমূহো সজাই তোলা হৈছে। প্ৰয়াত প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি কালি বিজেপিৰ প্ৰতিটো জিলা কাৰ্যালয়ত বন্তি প্ৰজ্বলনেৰে নেতাগৰাকীলৈ শ্ৰদ্ধা তৰ্পণ কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড় জিলা বিজেপিৰ কাৰ্যালয়ত দীপোৎসৱ পালন কৰি নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।